এয়া আকাশবাণী। বাতৰি পঢ়িছো নিৰ্মালী শৰ্মাই আৰু মোৰ সৈতে আছে ৰূপজ্যোতি বৰুৱা। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, বিজেপিৰ জ্যেষ্ঠ নেতা দেৱেন্দ্ৰ ফাড়নবীজে আজি তৃতীয়বাৰৰ বাবে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। বিৰোধী পক্ষই সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে লোকসভাৰ কাৰ্যক্ৰমণিকা আজি দিনটোৰ বাবে স্থগিত ৰখা হয়। ইছৰোৰ নৱমতম মহাকাশ যান PSLV-C59ৰ জৰিয়তে আজি শ্ৰীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা ইউৰোপীয় মহাকাশ সংস্থাৰ প্ৰোবা-3 কৃত্ৰিম উপগ্ৰহ দুটা সফলতাৰে উৎক্ষেপণ কৰা হয়। দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ অহা ভূটানৰ ৰজা জিগমে খেছৰ নামগিয়াল ৱাংচুক আৰু ৰাণী জেটছুন পেম্মা ৱাংচুকে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে আৰু ব্ৰিজবেনত অনুষ্ঠিত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ তিনিখনীয়া এদিনীয়া মহিলা ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলত অষ্ট্ৰেলিয়াই ভাৰতক 5 উইকেটত পৰাস্ত কৰে। বিজেপিৰ জ্যেষ্ঠ নেতা দেৱেন্দ্ৰ ফাড়নবীশে আজি তৃতীয়বাৰৰ বাবে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। শিৱসেনাৰ একনাথ সিন্ধে আৰু ৰাষ্ট্ৰবাদী কংগ্ৰেছ পাৰ্টীৰ অজিত পাৱাৰে উপ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। উল্লেখযোগ্য যে বিজেপি, শিৱসেনা, NCP মিত্ৰজোঁটে মহাৰাষ্ট্ৰত অলপতে হৈ যোৱা বিধানসভা নিৰ্বাচনত 288খন আসনৰ ভিতৰত 230খন আসন লাভ কৰিছে। মুম্বাইৰ ঐতিহাসিক আজাদ ময়দানত এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৰাজ্যপাল CP ৰাধাকৃষ্ণনে শ্ৰী ফাড়নবীজক পদ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱায়। মুখ্যমন্ত্ৰীৰ লগতে উপ মুখ্যমন্ত্ৰীদ্বয় আৰু অন্যান্য কেবিনেট মন্ত্ৰীসকলেও শপত গ্ৰহণ কৰে। উল্লেখযোগ্য যে শ্ৰী ফাড়নবীজক কালি সৰ্বসন্মতিক্ৰমে বিজেপি বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত কৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, NDA শাসনাধিষ্ঠ ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় মন্ত্ৰীসকল এই শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে। শিৱসেনা আৰু NCPৰ বাহিৰেও ৰাষ্ট্ৰীয় সমাজ পক্ষ, জনসূৰ্য শক্তি দল, যুৱ স্বাভিমান পক্ষৰ ৰবি ৰাণা আৰু দুগৰাকী নিৰ্দলীয় বিধায়কে মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবীশলৈ সমৰ্থন আগবঢ়ায়। কংগ্ৰেছৰ শীৰ্ষ নেতা আৰু সম্বলৰ হিংসাত্মক ঘটনা সন্দৰ্ভত বিজেপিৰ সাংসদ নিশিকান্ত দুবেই উত্থাপন কৰা অভিযোগক লৈ বিৰোধী পক্ষই সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে লোকসভাৰ কাৰ্যক্ৰমণিকা আজি দিনটোৰ বাবে স্থগিত ৰখা হয়। ইয়াৰ আগেয়ে হুলস্থূলীয়া পৰিৱেশৰ বাবে লোকসভা 2 বজা পৰ্যন্ত স্থগিত ৰখাৰ পাছত পুনৰ 3 বজাত সদন মিলিত হয় আৰু ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে ৰেলৱে সংশোধিত বিধেয়ক 2024 সন্দৰ্ভত হোৱা বিতৰ্কৰ উত্তৰ দিবলৈ চেষ্টা কৰে। কিন্তু বিৰোধী পক্ষৰ সাংসদসকলৰ ধাৰাবাহিক বিৰোধ আৰু হুলস্থূলীয়া পৰিৱেশৰ বাবে সদন দিনটোৰ বাবে স্থগিত কৰা হয়। শূন্যকালত ফ্ৰান্সৰ এটা প্ৰকাশন প্ৰতিবেদনৰ উদ্ধৃতি দি শ্ৰীডুবে কয় যে এনেধৰণৰ শক্তিসমূহে দেশৰ সংসদ আৰু অৰ্থব্যৱস্থাৰ উন্নয়নৰ গতি বিঘ্নিত কৰাৰ বাবে চেষ্টা চলাই আছে। তেওঁ লগতে ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীকে ধৰি কংগ্ৰেছ আৰু বিৰোধী পক্ষৰ একাংশ নেতাই নিজৰ ছচিয়েল মিডিয়া হেণ্ডেলত এনেধৰণৰ প্ৰতিবেদন পোষ্ট কৰা বুলি অভিযোগ তোলে। ইয়াৰ পাছতে কংগ্ৰেছ, DMK আৰু অন্য দলৰ সদস্যসকলে এটা আগশাৰীৰ ব্যৱসায়ী গোষ্ঠীৰ উৎকোচ কাণ্ড আৰু সম্বলৰ হিংসা ঘটনাক লৈ সদনত হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি কৰে। ৰাজ্যসভাতো ফৰাচী প্ৰকাশনৰ প্ৰতিবেদনৰ বিষয়টো উত্থাপন কৰা হয়। শূন্যকালত বিজেপিৰ সাংসদ সুধাংশু ত্ৰিবেদীয়ে বিষয়টো উত্থাপন কৰি বিদেশৰ পৰা ৰাষ্ট্ৰীয় স্বাৰ্থৰ বিৰুদ্ধে সন্দেহজনক আক্ৰমণৰ অভিযোগ তোলে। তেওঁ কয় যে যোৱা 3টা বছৰত সংসদৰ অধিৱেশন অনুষ্ঠিত হোৱাৰ সময়তে এনেধৰণৰ প্ৰতিবেদন প্ৰকাশ পোৱা পৰিলক্ষিত হৈ আহিছে। সাংসদগৰাকীয়ে লগতে কয় যে ভাৰতে বিকশিত ভাৰত গঢ়াৰ লক্ষ্য নিৰ্ধাৰণ কৰাৰ পাছৰে পৰা দেশৰ অৰ্থব্যৱস্থা, নৈতিকতা আৰু সামাজিক দিশক লক্ষ্য কৰি বিদেশৰ পৰা ভালেমান কাম কাজ চলোৱা দেখা গৈছে। শ্ৰীত্ৰিবেদীয়ে বিষয়টো উত্থাপন কৰাৰ সময়ত উচ্চ সদনৰ সভাপতি জগদীপ ধনখড়ে বিষয়টো গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰে আৰু সাংসদগৰাকীক নিৰ্ধাৰিত সময়ৰ উপৰি বক্তব্য ৰখাৰ অনুমতি প্ৰদান কৰে। বিৰোধী পক্ষৰ সাংসদসকলে সভাপতিৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰে। সভাপতিয়ে বিৰোধী পক্ষৰ সাংসদসকলকো বক্তব্য ৰখাৰ অনুমতি প্ৰদান কৰাৰ হ'ব বুলি আশ্বাস দিয়ে যদিও বিৰোধী সাংসদসকল শান্ত নোহোৱাত সদনৰ কাম কাজ দুপৰীয়া 12 বজালৈ স্থগিত ৰাখিবলগীয়া হয়। বৰ্তমান ৰাজ্যসভাৰ কাৰ্যক্ৰমণিকা অব্যাহত আছে। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৰ নৱমতম মহাকাশ যান PSLV-C59ৰ জৰিয়তে আজি বিয়লি 4:04 শ্ৰীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা ইউৰোপীয় মহাকাশ সংস্থাৰ প্ৰোবা-3 কৃত্ৰিম উপগ্ৰহ দুটা সফলতাৰে উৎক্ষেপণ কৰা হয়। উৎক্ষেপণৰ পাছত সামাজিক মাধ্যমযোগে ভাৰতীয় মহাকাশ সংস্থাই প্ৰকাশ কৰে যে PSLV-C59ৰ জৰিয়তে ইছৰোৰ কাৰিকৰী বিশেষজ্ঞই নিউ স্পেচ ইণ্ডিয়া লিমিটেডৰ নেতৃত্বত ইউৰোপীয় মহাকাশ সংস্থাৰ উপগ্ৰহ প্ৰোবা-3 সফলতাৰে উৎক্ষেপণ কৰে। উল্লেখযোগ্য যে নিউ স্পেচ ইণ্ডিয়া লিমিটেড হৈছে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ বাণিজ্যিক শাখা। বিশ্বৰ ভিতৰতে প্ৰথম এই প্ৰবাট থ্ৰী থকা উপগ্ৰহ দুটা কক্ষপথত উপনীত হোৱাৰ পাছত দুভাগত বিভক্ত হ'ব। এই উপগ্ৰহসমূহে সৌৰ মুকুট, ইয়াৰ চৌপাশৰ বাতাবৰণ, মহাকাশৰ বতৰ আৰু সৌৰ বতাহৰ অধ্যয়ন কৰিব।
ভূটানৰ ৰজা জিগমে খেছৰ নামগিয়া লুৱাংচুক আৰু ৰাণী জেটচুন পেমা য়ানচুকক আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে। সাক্ষাৎকালত মোদীয়ে ভূটানৰ বিকাশ আৰু আঞ্চলিক উন্নয়নৰ বাবে জিগমে খেছৰ নামগিয়া লুৱাংচুকৰ দৃষ্টিভংগীক প্ৰশংসা কৰে। সামাজিক মাধ্যমযোগে প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰত আৰু ভূটানৰ মাজত থকা অন্যান্য আৰু চিৰস্থায়ী অংশীদাৰিত্ব আগবঢ়াই নিবৰ বাবে দুয়োখন দেশেই প্ৰতিশ্ৰুতিবদ্ধ। উল্লেখযোগ্য যে আজি পুৱা ভূটানৰ ৰজা আৰু ৰাণী দুদিনীয়া ভ্ৰমণসূচীৰে নতুন দিল্লীত উপস্থিত হয়। বিদেশ মন্ত্ৰী ডঃ এছ জয়শংকৰে তেওঁলোকক বিমানবন্দৰত আদৰণি জনায়। ভাৰত আৰু ভূটানৰ মাজত বন্ধুত্ব আৰু সহযোগিতাৰ অন্যান্য সম্পৰ্ক আছে আৰু পাৰস্পৰিক বুজাপৰা আৰু বিশ্বাস এই সম্পৰ্কৰ মূল বৈশিষ্ট্য। লোকসভাত বৰ্ষাকালীন অধিৱেশনত গৃহীত হোৱা ভাৰতীয় বায়ুযান বিধেয়ক 2024 সন্দৰ্ভত আজি ৰাজ্যসভাত আলোচনা কৰা হয়। এই বিধেয়কখনে কেন্দ্ৰীয় চৰকাৰক বিমানৰ নক্সা, প্ৰস্তুতকৰণ, উৎপাদন, ৰক্ষণাবেক্ষণ, বিক্ৰী, আমদানি ৰপ্তানি আৰু বিমান পৰিবহণৰ নিৰাপত্তা ব্যৱস্থা সুৰক্ষিত কৰাৰ ক্ষেত্ৰত অধিকাৰ প্ৰদান কৰিব। ইয়াৰ লগতে বিমান দুৰ্ঘটনা বা যিকোনো ঘটনাকে অনুসন্ধান কৰিবলৈও চৰকাৰক এই বিধেয়কখনে অধিকাৰ প্ৰদান কৰিব। বিজেপিৰ শম্ভু চৰণে আলোচনাকালত অংশগ্ৰহণ কৰি কয় যে বিমান পৰিবহণ ক্ষেত্ৰখনত যথেষ্ট উন্নয়ন সাধন হৈছে। তেওঁ লগতে কয় যে 2014 চনৰ 74টা বিমানবন্দৰৰ সংখ্যা বৃদ্ধি হৈ 2024 চনত 157টা হৈছেগৈ। লগতে দেশীয় বিমান যাত্ৰীৰ সংখ্যাও আগতকৈ বৃদ্ধি পাইছে। অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰামমোহন নাইডুৱে কয় যে এই বিধেয়কখনে বিমান পৰিবহণৰ নক্সা, প্ৰস্তুতকৰণ আৰু ৰক্ষণাবেক্ষণৰ সংজ্ঞা নিৰ্ণয় কৰিব আৰু অসামৰিক বিমান পৰিবহণ উদ্যোগক আইনী পৰিকাঠামোৰ ভিতৰত অন্তৰ্ভুক্ত কৰিব। নতুন দিল্লীৰ প্ৰগতি ময়দানৰ ভাৰত মণ্ডপমানত কাইলৈৰ পৰা তিনিদিনীয়াকৈ অষ্টলক্ষ্মী মহোৎসৱ অনুষ্ঠিত হ'ব। উত্তৰ পূব উন্নয়ন মন্ত্ৰালয়, উত্তৰ পূব হস্তশিল্প আৰু হস্ততাঁত উন্নয়ন নিগম লিমিটেড আৰু ইনভেষ্ট ইণ্ডিয়াই প্ৰথমবাৰৰ বাবে আয়োজন কৰা এই মহোৎসৱত উত্তৰ পূৰ্বাঞ্চলৰ শিল্পকলা, চহকী বৈশিষ্ট্য আৰু সাংস্কৃতিক ঐতিহ্য প্ৰদৰ্শন কৰা হ'ব। অষ্টলক্ষ্মীৰূপে পৰিচিত উত্তৰ পূৰ্বাঞ্চলৰ 8খন ৰাজ্যই দেশৰ সামাজিক, সাংস্কৃতিক আৰু অৰ্থনৈতিক ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই আহিছে। এই মহোৎসৱৰ সময়ছোৱাত বিভিন্ন ক্ষেত্ৰত অঞ্চলটোৰ অপাৰ সম্ভাৱনা আৰু জীৱন্ত সংস্কৃতিৰ ওপৰত গুৰুত্ব আৰোপ কৰি ভালেমান অনুষ্ঠানৰ আয়োজন কৰা হৈছে। মহোৎসৱৰ অংশ হিচাপে অসমৰ প্ৰিয়ংকা দি পাটোৱাৰী, অৰুণাচল প্ৰদেশৰ জেনজুম গৌৰী, মেঘালয়ৰ ডেনিয়েল চিএম, মণিপুৰৰ ৰিচানা খুমমান্থমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ ভালেকেইগৰাকী আগশাৰীৰ ডিজাইনাৰ ফেশ্বন শ্ব'ৰো দিহা কৰা হৈছে। 2022 বৰ্ষৰ এপ্ৰিল মাহৰ পৰা 2023 বৰ্ষৰ মাৰ্চ মাহলৈ উদ্যোগসমূহৰ বাৰ্ষিক জৰীপৰ ফলাফল আজি ঘোষণা কৰা হয়। পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰালয়ে আজি এই বছৰীকা ফলাফল প্ৰকাশ কৰে। এই বছৰীকা জৰীপেই হৈছে দেশৰ তথ্যসমূহৰ সন্দৰ্ভত সঠিক তথ্য লাভ কৰাৰ প্ৰধান উৎস বুলি পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰী ৰাও ইন্দ্ৰজিতে জানিবলৈ দিয়ে। কেন্দ্ৰীয় চৰকাৰে প্ৰতি 3 কিলোমিটাৰ এলেকাত এটা ডাকঘৰ নিৰ্মাণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰাৰ কথা প্ৰকাশ কৰে। ৰাজ্যসভাত আজি যোগাযোগ ৰাজ্যমন্ত্ৰী চন্দ্ৰশেখৰ পেমাচান্নিয়ে এই প্ৰশ্নৰ উত্তৰত কয় যে বিগত 10 বছৰত 10,500টা নতুন ডাকঘৰ নিৰ্মাণ কৰা হৈছে আৰু ইয়াৰে 90% গ্ৰামাঞ্চলত। তেওঁ আৰু উল্লেখ কৰে যে 5,000তকৈ অধিক নতুন ডাকঘৰ বাওঁপন্থী উগ্ৰবাদ প্ৰভাৱিত অঞ্চলত নিৰ্মাণ কৰা হৈছে। শ্ৰীপেমাচান্নিয়ে স্পষ্ট কৰি কয় যে বিগত 5 বছৰৰ ডাকঘৰৰ কোনো কৰ্মচাৰী হ্ৰাস কৰা হোৱা নাই। তেওঁ জনায় যে বৰ্তমান সমগ্ৰ দেশৰ 1,65,000 ডাকঘৰত 50,000 কৰ্মচাৰী নিয়োগ হৈ আছে। ব্ৰিছবেনত অনুষ্ঠিত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ 3খনীয়া এদিনীয়া মহিলা ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলত অষ্ট্ৰেলিয়াই ভাৰতক 5 উইকেটত পৰাস্ত কৰে। অষ্ট্ৰেলিয়াই 16 অভাৰ 2টা বলত 5 উইকেটৰ বিনিময়ত অতি সহজে 101 ৰাণৰ লক্ষ্যত উপনীত হয়। এটা বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌবাৰ পঢ়ি দিছো। বিজেপিৰ জ্যেষ্ঠ নেতা দেৱেন্দ্ৰ ফাড়নাৱিছে আজি তৃতীয়বাৰৰ বাবে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। বিৰোধী পক্ষই সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে লোকসভাৰ কাৰ্যক্ৰমণিকা আজি দিনটোৰ বাবে স্থগিত ৰখা হয়। ইছৰোৰ নৱতম মহাকাশযান PSLV C-59ৰ জৰিয়তে আজি শ্ৰীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা ইউৰোপীয় মহাকাশ সংস্থাৰ প্ৰবা থ্ৰী কৃত্ৰিম উপগ্ৰহ 2টা সফলতাৰে উৎক্ষেপণ কৰা হয়। দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ অহা ভূটানৰ ৰজা জিগমে খেছৰ নামগিয়া লুৱাংচুক আৰু ৰাণী জেটচুন পেমা য়ানচুককে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে। আৰু ব্ৰিছবেনত অনুষ্ঠিত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ 3খনীয়া এদিনীয়া মহিলা ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলত অষ্ট্ৰেলিয়াই ভাৰতক 5 উইকেটত পৰাস্ত কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি শুনিবলৈ পাব নিশা 8 বজাত।